أَلَمْ يَأْتِكُمْ نَبَأُ الَّذِينَ مِنْ قَبْلِكُمْ قَوْمِ نُوحٍ وَعَادٍ وَثَمُودَ وَالَّذِينَ مِنْ بَعْدِهِمْ لَا يَعْلَمُهُمْ إِلَّا اللَّهُ جَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَرَدُّوا أَيْدِيَهُمْ فِي أَفْوَاهِهِمْ وَقَالُوا إِنَّا كَفَرْنَا بِمَا أُرْسِلْتُمْ بِهِ وَإِنَّا لَفِي شَكٍّ مِّمَّا تَدْعُونَنَا إِلَيْهِ مُرِيبٌ
তোমালোকৰ ওচৰলৈ তোমালোকৰ পূৰ্ববৰ্তীসকলৰ সংবাদ আহি পোৱা নাইনে? নূহ সম্প্ৰদায়ৰ, আদ আৰু ছামুদৰ লগতে সিহঁতৰ পৰৱৰ্তীসকলৰ, যিসকলৰ বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাসূলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল। তেতিয়া সিহঁতে নিজৰ হাত নিজৰে মুখৰ ওপৰত স্থাপন কৰি কৈছিল, তোমালোকে যি লৈ প্ৰেৰিত হৈছা তাক আমি নিশ্চিতভাৱে অস্বীকাৰ কৰিছোঁ, লগতে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছোঁ সেই বিষয়ে যাৰ পিনে তোমালোকে আমাক আহ্বান কৰি আছা।